ইয়োব এঘাৰ অধ্যায়। চুফৰৰ প্ৰথম বক্তৃতা। তাতে নামাথিয়া চুফৰে উত্তৰ দিলে আৰু ক'লে, ইমান অধিক কথাৰ নো উত্তৰ দিয়া নাযায়নে? বহু কথা কোৱা মানুহক জানো নিদোষী কৰা হ'ব, তোমাৰ বলকণীয়ে জানো মানুহক নিমাত কৰিব। তুমি নিন্দা কৰিলে কোনেও তোমাক লাজ নিদিবনে? কিয়নো তুমি কৈছা, মোৰ মত ঠিক আৰু মই তোমাৰ দৃষ্টিতে হুচি। কিন্তু অহ, ঈশ্বৰে অনুগ্ৰহ কৰি কথা কোৱা হলে আৰু তোমাৰ বিৰুদ্ধে নিজ মুখ মেলিলে, জ্ঞানৰ নিগুৰ বিষয় প্ৰকাশ কৰিলে, ঈশ্বৰৰ বুদ্ধি কৌশল যে অনেক প্ৰকাৰ, সেই বিষয়ে তেওঁ তোমাক জনোৱা হলে কেনে ভাল আছিল। এই হেতুকে তুমি জানিবা যে ঈশ্বৰে তোমাৰ অপৰাধৰ অধিক ভাগ এৰি পেলাইছে। তুমি অনুসন্ধান কৰি ঈশ্বৰৰ তত্ত্ব পাব পাৰানে? তুমি সৰ্বশক্তিমান জনাৰ সম্পূৰ্ণ তত্ত্ব লাভ কৰিব পাৰানে? সেয়ে আকাশমণ্ডলৰ নিচিনাও ওখ, তুমি কি কৰিব পাৰা? সেয়ে চিউলতকৈ অগাধ, তুমি কি জানিব পাৰা? তাৰ পৰিমাণ পৃথিৱীতকৈও দীঘল আৰু সমুদ্ৰতকৈও বহল। তুমি যদি পোনে পোনে আহে আৰু কোনোবা এজনক যদি আটক কৰি থয় আৰু বিচাৰ সভা পাতে, তেন্তে কোনে তেওঁক নিবাৰণ কৰিব পাৰে? কিয়নো তেওঁ দুষ্ট লোকক জানে আৰু মনোযোগ নিদিলেও তেওঁ অধৰ্ম দেখে। কিন্তু অসাৰ মানুহ জ্ঞানশূন্য। এনেকৈ মনুষ্য জন্মৰে পৰা বনৰীয়া গাধৰ পোৱালীস্বৰূপ। তুমি যদি নিজৰ মন শুদ্ধ কৰা আৰু তেওঁ ফাললৈ হাত মেলা, কিন্তু হাতত অধৰ্ম থাকিলে তাক দূৰ কৰা আৰু দুষ্টতাক নিজ তম্বুত থাকিব নিদিবা, তেন্তে তুমি অৱশ্যে নিষ্কলংক মুখ তুলিব পাৰিবা। এনেকৈ সুস্থিৰে থাকিবা, ভয় নাপাবা, কিয়নো তোমাৰ দুখ তুমি পাহৰি যাবা। ইয়াক বৈ গৈ নাইকিয়া হোৱা পানীৰ নিচিনা মনতে লাগিব। তোমাৰ জীৱন দুপৰীয়াতকৈ নিৰ্মল হ'ব আৰু আন্ধাৰ হলেও সেয়ে প্ৰভাতৰ নিচিনা হ'ব। আশা থকা কাৰণে তুমি হাঁহিয়াল হ'বা আৰু চাৰিওফালে বুজ বিচাৰ লৈ নিশ্চিন্ত মনে বিশ্ৰাম কৰিবা। তুমি হওঁতে কোনেও তোমাক ভয় নেদেখুৱাব, বৰং অনেকে তোমাৰ আগত নিবেদন কৰিব। কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ'ব, সিহঁতৰ আশ্ৰয় নষ্ট হ'ব আৰু প্ৰাণ ত্যাগেই সিহঁতৰ আশা হ'ব।